এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো দুবৰী কাশ্যপে। ৰাজ্যৰ মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে 2,500 কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰাণুজ পেগুৱে ঘোষণা কৰিছে। বেজাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানৰ কালি তৃতীয় তথা অন্তিম দিনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শিক্ষাখণ্ডত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাজেৰে বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে। চৰকাৰে ৰাজ্যৰ মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে 2024-25 বিত্তীয় বৰ্ষত 2,500 কোটি টকাৰ আঁচনিৰ অধীনত 2,000খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ লক্ষ্য হৈছে। ইয়াৰে 387খন বিদ্যালয়ৰ ভৱনৰ আন্তঃগাঁথনিৰ কাম এই বৰ্ষতে সম্পূৰ্ণ হৈ উঠিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্ৰণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ 145টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলে পানীৰ বাবদ প্ৰতিমাহে ডিজিটেল মাধ্যমেৰে আদায় দিয়া 100 টকাৰ জৰিয়তে হিতাধিকাৰী সমিতিয়ে বেংকত 1,60,000 টকা জমা কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2019 বৰ্ষত জলজীৱন মিছন আৰম্ভ কৰিছিল। শিৱসাগৰত এই আঁচনিৰ অধীনত 178,370 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছিল আৰু বৰ্তমানলৈকে 162,094 পৰিয়ালক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে। জিলাখনৰ মৰাবজাৰৰ হাতীমৰীয়া ঘৰফলীয়া বিশুদ্ধ খোৱাপানী আঁচনিৰ সভাপতি নবীন কিশোৰ গগৈয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰাই, বিখ্যাত চিত্ৰ ভাস্কৰ্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি ময়ূৰ বৰাই কয় যে ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই একাগ্ৰতাৰে নিজৰ সৃষ্টিত মগ্ন থাকি সমাজ জীৱনক সমৃদ্ধ কৰিছে। উল্লেখযোগ্য যে গুৰুজনাৰ বিশাল কল্পিত মূৰ্তি নিৰ্মাণ কৰি মধুপুৰ সত্ৰত প্ৰতিষ্ঠা কৰা বিশ্বৰ বিভিন্ন ঘৰত থকা গুৰুজনাৰ অনন্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ দৰ্শন আৰু অধ্যয়ন কৰি নিজে তাঁতত এই বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্ৰ নিৰ্মাণ কৰি ডঃ ৰঞ্জিত বৰুৱাই গুৰুজনাৰ প্ৰতি তেওঁৰ ভক্তি আৰু সাধনাৰ গভীৰতাক প্ৰকাশ কৰিছে। গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন উল্লেখযোগ্য মুহূৰ্তৰ 32খন বিশাল আকাৰৰ তৈলচিত্ৰ অংকন কৰি ডঃ বৰুৱাই তেওঁৰ শিল্প সাধনাৰ অন্য এক অধ্যায় ৰচনা কৰিছে। ডঃ বৰুৱাৰ এই সাধনাক অসমৰ জাতীয় জীৱনৰ এক উল্লেখযোগ্য অধ্যায় বুলি শ্ৰীবৰাই অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকনে কয় যে ডঃ বৰুৱাই চিত্ৰ আৰু ভাস্কৰ্যৰ জৰিয়তে গুৰুজনাক মানুহৰ মাজলৈ আগবঢ়াই দিয়াটো এক বিৰল পৰিঘটনা। কামৰূপ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজি আৰম্ভ হৈছে। গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ত গুণোৎসৱৰ বহিমূল্যায়ন অনুষ্ঠিত হৈছে। গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ নৱজ্যোতি ক্লাবে আয়োজন কৰা ত্ৰয়োদশ বাৰ্ষিক চলন্ত প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতাৰ যোৱা নিশা সামৰণি পৰে। সদৌ অসম ভিত্তিত দ্বৈত শাখাত আয়োজিত প্ৰতিযোগিতাত অভয়পুৰী ৰাহুল চন্দ ৰায় আৰু বিজয় ব্ৰহ্মই চেম্পিয়নৰ খিতাপ দখল কৰে। বঙাইগাঁৱৰ প্ৰণৱ ৰায় আৰু মাধৱ নাথে ৰাণাৰ আপৰ খিতাপ দখল কৰে। ৰাহুল চন্দ ৰায় আৰু বিজয় ব্ৰহ্মৰ যুটীটোৱে প্ৰণয় ৰয় আৰু মাধৱ নাথৰ যুটীক 2-0 ছেটত পৰাজিত কৰি চেম্পিয়ন হয়। বৰপেটা জিলাৰ কলগাছিয়াৰ মনৰ হকক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হয়। এই প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাখনো জিলাৰ ভালেসংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি দিবলগীয়া কাৰিকৰী শাখাৰ 18গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দিছপুৰত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে বিগত বৰ্ষৰ 7 অক্টোবৰ পৰ্যন্ত 125,030গৰাকী শিক্ষিত নিবনুৱাক নিযুক্তি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড় মিলন নগৰ নিবাসী ডাক্তৰ দীপক চাংকাকটিৰ আজি পুৱা পাৰ্থক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিছে।